এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। এতিয়াৰ বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, গোগামুখ আৰু বিহালীত জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্বাচনী প্ৰচাৰ, বিৰোধী মিত্ৰজোঁটৰ হৈ নাজিৰা, খোৱাং আৰু টিংখাঙত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ প্ৰচাৰ, ছিংগাপুৰৰ কৰোনাৰ আদালতৰ ৰায়ে জুবিন গাৰ্গৰ মৃত্যুগোচৰ বিচাৰ প্ৰক্ৰিয়াত কোনো প্ৰভাৱ নেপেলায় বুলি মহাধিবক্তা দেৱজিৎ শইকীয়াৰ প্ৰকাশ, আৰু খেলো ইণ্ডিয়া জনজাতীয় ক্ৰীড়া মহোৎসৱৰ হাইজাম্পত কহিমা বসুমতাৰীৰ ৰূপৰ পদক অৰ্জন। বিধানসভা নিৰ্বাচনলৈ মাজত মাথো 7টা দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তুংগত উঠিছে। শাসক বিৰোধী উভয়ে তাৰকা প্ৰচাৰকক লৈ ভোটদাতাসকলক আকৰ্ষণ কৰাৰ বাবে আপ্ৰাণ চেষ্টা চলাইছে। জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দুখন নিৰ্বাচনী সভাত ভাগ লয়। ধেমাজিৰ গোগামুখত প্ৰথমখন নিৰ্বাচনী সভাত দিয়া ভাষণত শ্ৰীমোদীয়ে কয় যে বিজেপিৰ বাবে দুখীয়া আৰু মধ্যবিত্ত শ্ৰেণীৰ কল্যাণ অগ্ৰাধিকাৰৰ বিষয়। তেওঁ কয় যে দলটোৱে সৰ্বাম্মক উন্নয়নৰ লক্ষ্যত উপনীত হোৱাৰ উদ্দেশ্যে আন্তঃগাঁথনি, শিক্ষা আৰু স্বাস্থ্যসেৱাত নিৰন্তৰ গুৰুত্ব আৰোপ কৰি আহিছে। তেওঁ কয় যে অসমত বিগত 10 বছৰত NDAৰ শাসনকালত যথেষ্ট উন্নয়ন হৈছে। বিজেপিৰ দ্বৈত ইঞ্জিনযুক্ত চৰকাৰে ৰাজ্যখনলৈ স্থায়ী শান্তি ঘূৰাই অনাত সহায় কৰিছে আৰু ভালেসংখ্যক যুৱক যুৱতীয়ে হিংসাৰ পথ পৰিহাৰ কৰি নিৰাপদ ভৱিষ্যতৰ দিশে অগ্ৰসৰ হৈছে বুলি শ্ৰীমোদীয়ে উল্লেখ কৰে। অসম সমগ্ৰ বিশ্বত চাহৰ বাবে জনাজাত বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে মৰিগাঁৱৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ কাম সম্পূৰ্ণ হৈ উঠাৰ লগে লগে ৰাজ্যখনে ছেমি কণ্ডাক্টৰ চিপৰ বাবেও স্বীকৃতি লাভ কৰিব।
এক সময় থা জব দুনিয়া মে অসম কি চৰ্চা চাই কে লিয়ে হতি, অসম য়ানে চাই, দুনিয়া ভৰ মে অসম কি চাই কি সুবাস থি, অব অসম কো দুনিয়া চাই কে সাথ সাথ চিপ সে ভি পহচানেগি, ও দিন দূর নহি জব অসম কে সেমি কন্ডাক্টর প্লান্ট সে চিপ কা উৎপাদন শুরু হো জায়েগা। ये असम को आधुनिक टेक्नोलॉजी के एक बहुत बड़े हब के रूप में विकसित करेगा। आने वाले समय में फोन हो, गाड़ियां हो, टीवी फ्रिज हो, ऐसे सामान असम की चिप से ही चलने वाले हैं।
বিশ্বনাথৰ বিহালীত দ্বিতীয়খন নিৰ্বাচনী সভাত অংশ লৈ শ্ৰীমোদীয়ে কয় যে বিজেপিয়ে আত্মনিৰ্ভৰ অসম গঢ়াৰ পৰিকল্পনাৰে কাম কৰি আছে। তেওঁ কয় যে দলে ৰাজ্যখনৰ বান আৰু খহনীয়া সমস্যা নিয়ন্ত্ৰণৰ বাবে 18,000 কোটি টকা ব্যয় কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। কংগ্ৰেছে থলুৱা লোকৰ ভূমিত অবৈধ অনুপ্ৰৱেশকাৰীক বসতি স্থাপনৰ অনুমতি প্ৰদান কৰা বুলি অভিযোগ তুলি শ্ৰীমোদীয়ে কয় যে তেওঁৰ চৰকাৰে অসমক অবৈধ প্ৰৱৰ্জনমুক্ত আৰু থলুৱা সম্প্ৰদায়সমূহৰ ভূমিৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে কাম কৰি যাব। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীগৰাকীয়ে পুৱাৰ ভাগত ডিব্ৰুগড়ত একাংশ চাহ শ্ৰমিকৰ সৈতে মত বিনিময় কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে 6 এপ্ৰিলত মৰাণ, বৰপেটা ৰোড আৰু লামডিঙত প্ৰচাৰ চলোৱাৰ বাবে পুনৰ অসমলৈ আহিব। কাইলৈ বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ অসমলৈ আহিব। পৰহিলৈ শ্ৰীশ্বাহে গোলকগঞ্জ, দুধনৈ আৰু বকু, ছয়গাঁৱত মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাব। কংগ্ৰেছৰ নেত্ৰী প্ৰিয়ংকা গান্ধী, দেৱব্ৰত শইকীয়া, লুৰুণজ্যোতি গগৈ আৰু বিপুল গগৈৰ হৈ নাজিৰা, খোৱাং আৰু টিংখাঙত প্ৰচাৰ চলায়। নিৰ্বাচনী প্ৰচাৰত কংগ্ৰেছ নেত্ৰীগৰাকীয়ে শাসনাধিষ্ঠিত বিজেপি চৰকাৰক কঠোৰ সমালোচনা কৰে। বিজেপি চৰকাৰৰ দিনত সাধাৰণ লোকৰ আৰ্থিক অৱস্থা আৰু সুৰক্ষা সুস্থিৰ নহয় বুলি ভাষণত নেত্ৰীগৰাকীয়ে উল্লেখ কৰে। সাধাৰণ লোকৰ স্বাস্থ্য বীমাৰ ক্ষেত্ৰতো কংগ্ৰেছ চৰকাৰে বিশেষ গুৰুত্ব দিব বুলি তেওঁ ভাষণ প্ৰসংগত প্ৰকাশ কৰে।
জব আপ অসম কে বাৰে মে বাত কৰতে হে, সোচতে হে অৰ আপকো ইয়ে এহছাস হোতা হে কি আপ ইছ ধৰতী কে বেটে হে, ইছ ধৰতী কি বেটিয়া হে, তব আপকে দিল মে গৰ্ব হোনা চাহিয়ে অৰ আপকে দিল মে ইয়ে ভাৱনা হোনি চাহিয়ে কি আপ ইছ ধৰতী কি ৰক্ষা কৰেংগে, আপ ইছ ধৰতী কো এক ৰখেংগে, আপ ইছ ধৰতী কে তমাম সমাজো কো একজুট কৰকে ইছ ধৰতী কে লিয়ে, ইছকে সত্য কে লিয়ে আপ লড়েংগে।
কংগ্ৰেছ দলৰ নেতা ৰাহুল গান্ধীয়ে কাইলৈ বোকাজান আৰু টিয়কত প্ৰচাৰ চলাব। জ্যেষ্ঠ বিজেপি নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি টংলা বিধানসভা সমষ্টিৰ টংলা উচ্চতৰ মাধ্যমিক খেলপথাৰত বিজয় সংকল্প সভাত অংশ লয়। তেওঁ লগতে গুৰেশ্বৰ বিধানসভা সমষ্টিৰ শুক্লা ষ্টেডিয়াম আৰু টিহু বিধানসভা সমষ্টিৰ বেলহৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিজয় সংকল্প সভাত অংশগ্ৰহণ কৰে। হাজো শুৱালকুছি বিধানসভা সমষ্টিৰ শংকৰদেৱ শিশু নিকেতনৰ খেলপথাৰত বিজয় সংকল্প সভা আৰু ৰঙিয়া বিধানসভা সমষ্টিৰ ৰঙিয়া জিলা ক্ৰীড়া সন্থা ষ্টেডিয়ামৰ পৰা ছেফটি চকলৈ উলিওৱা ৰোড শ্বতো ভাগ লয়। যোৰহাটৰ টিয়ক সমষ্টিৰ NDA সমৰ্থিত প্ৰাৰ্থী বিকাশ শইকীয়াৰ হৈ আজি অগপৰ সভাপতি অতুল বৰা আৰু কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই নিৰ্বাচনী প্ৰচাৰ চলায়। শিৱসাগৰৰ জয়সাগৰত অসম গণ পৰিষদৰ এখন গুৰুত্বপূৰ্ণ সংগঠনমূলক সভাত উপস্থিত থাকি অগপৰ সভাপতি অতুল বৰাই শিৱসাগৰত এন ডি এ সমৰ্থিত প্ৰাৰ্থী প্ৰদীপ হাজৰিকা জয়লাভ নিশ্চিত বুলি দাবী কৰে। আসন্ন বিধানসভা নিৰ্বাচন সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে জিলা প্ৰশাসনে ব্যাপক প্ৰস্তুতি অব্যাহত ৰাখিছে। জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰি তেওঁলোকক ভোটদানৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ বাবে জিলা প্ৰশাসনে নিৰ্বাচনী শুভংকৰ আৰু প্ৰচাৰ বাক্য মুকলি, কুইজ, বাতৰি পঢ়া প্ৰতিযোগিতা আদিকে ধৰি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। কাছাৰ আৰক্ষীয়ে ভোটদাতাৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে আজি ফ্লেগ মাৰ্চ কৰে। জ্যেষ্ঠ আৰক্ষী অধীক্ষক সঞ্জীৱ শইকীয়াৰ নেতৃত্বত ঘুংগুৰ বাইপাছৰ পৰা মেনিপুৰলৈকে ফ্লেগ মাৰ্চ উলিওৱা হয়। অসম আৰক্ষীৰ জোৱানৰ উপৰি চি আৰ পি এফ আৰু বি এছ এফৰ জোৱানসকলে এই ফ্লেগ মাৰ্চত অংশ লয়। যোৰহাট জিলা আয়ুক্ত জয় শিৱানীয়ে আজি কাছাৰী মৈদান আৰু পুৰণি অসম ৰাজ্যিক পৰিবহন নিগমৰ কাৰ্যালয় পৰিদৰ্শন কৰি নিৰ্বাচনী প্ৰস্তুতিৰ বুজ লয়। তেওঁ নিৰ্বাচনৰ সময়ত যান বাহনৰ সুব্যৱস্থা আৰু পৰিবহন কোষৰ দ্বাৰা চলাই থকা কাম কাজৰ অগ্ৰগতিৰ বুজ লয়। নিৰ্বাচনৰ বাবে ডিব্ৰুগড় জিলাতো প্ৰস্তুতি অব্যাহত আছে। পশ্চিম কাৰ্বি আংলং জিলাত আজি নিৰ্বাচনী দায়িত্বত নিয়োজিত অৰ্ধসামৰিক বাহিনীৰ জোৱানসকলৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হয়। ওদালগুৰি জিলাৰ চাৰিটা বিধানসভা সমষ্টিত ই ভি এম আৰু ভি ভি পেটৰ কমিশ্যনিং আৰম্ভ হৈছে। মৰিগাঁও জিলাত প্ৰশাসনে ভোটদাতাসকলক ভোটদানৰ প্ৰতি আকৰ্ষিত কৰাৰ বাবে গীত, নাটক, কবিতা, নৃত্য, মুকাভিনয়কে ধৰি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰিছে। শোণিতপুৰত জ্যেষ্ঠ নাগৰিক আৰু দিব্যাংগ ভোটদাতাসকলৰ ঘৰে ঘৰে গৈ প্ৰশাসনে আজিৰে পৰা ভোটগ্ৰহণৰ ব্যৱস্থা কৰিছে। আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ছিংগাপুৰৰ কৰোনাৰ্ছ আদালতৰ ৰায়ে অসমত চলি থকা জুবিন গাৰ্গৰ মৃত্যু গোচৰৰ বিচাৰ প্ৰক্ৰিয়াত কোনো প্ৰভাৱ নেপেলায় বুলি ৰাজ্য চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শইকীয়াই প্ৰকাশ কৰিছে। শ্ৰীশইকীয়াই আজি ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত উপস্থিত হৈ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ শুনানি পৰ্যবেক্ষণ কৰে। ৰাজ্য চৰকাৰৰ প্ৰজিকিউচন সঞ্চালক মাখন ফুকনৰ সৈতে আদালতত উপস্থিত হৈ শ্ৰীশইকীয়াই যুক্তি পৰ্ব নিৰীক্ষণ কৰে। সাংবাদিকৰ আগত তেওঁ কয় যে গোচৰত যাতে কোনো বিসংগতি বা আঁহোৱাহ ৰৈ নাযায় তাৰ বাবে পৰ্যায়ক্ৰমে এই প্ৰক্ৰিয়া নিৰীক্ষণ কৰা হৈছে। অসম চৰকাৰে নিযুক্তি দিয়া বিশেষ লোক অধিবক্তা জিয়াউল কামাৰৰ নেতৃত্বত দলটোৱে নিয়াৰিকৈ সকলো প্ৰক্ৰিয়া চলাই গৈছে বুলি তেওঁ কয়। জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত অসম আৰক্ষীয়ে নিজাকৈ গোচৰ ৰুজু কৰি আদালতত অভিযোগনামা দাখিল কৰিছে আৰু এই গোচৰৰ সৈতে ছিংগাপুৰৰ গোচৰৰ কোনো সম্পৰ্ক নাই বুলি তেওঁ স্পষ্ট কৰি দিয়ে। অভিযুক্তৰ বিৰুদ্ধে গোচৰৰ ধাৰা আৰোপৰ ওপৰত উভয় পক্ষৰ যুক্তি সম্পূৰ্ণ হোৱাৰ পাছত সকলো কথা স্পষ্ট হ'ব বুলি তেওঁ উল্লেখ কৰে। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সন্দৰ্ভত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত আজি তৃতীয় দিনাও অভিযুক্ত পক্ষই যুক্তি দাঙি ধৰে। নিৰ্বাচন আয়োগে বিধানসভা নিৰ্বাচনত ভোটদানৰ বাবে ভোটদাতাসকলে ভোটাৰ পৰিচয় পত্ৰৰ উপৰি অন্য 12 বিধ নথি দেখুৱাই ভোটদান কৰিব পাৰিব বুলি প্ৰকাশ কৰিছে। ফটোযুক্ত পৰিচয় পত্ৰ নথকা ভোটদাতাসকলে এই 12 বিধ নথিৰ যিকোনো বিধ দেখুৱাই গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিব পাৰিব। এই নথিসমূহৰ ভিতৰত আছে আধাৰ কাৰ্ড, এম জি এনৰেগাৰ জব কাৰ্ড, ডাকঘৰৰ পাছবুক, আয়ুষ্মান ভাৰত, স্বাস্থ্য বীমা স্মাৰ্ট কাৰ্ড, গাড়ী চালকৰ অনুজ্ঞাপত্ৰ, পেন কাৰ্ড, পাৰ পত্ৰ ইত্যাদি। নিৰ্বাচন আয়োগে আজি বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসম, কেৰালাম আৰু পুডুচেৰীত নিয়োজিত কেন্দ্ৰীয় পৰ্যবেক্ষকসকলৰ পৰ্যালোচনা বৈঠকৰ আয়োজন কৰে। অসম, কেৰালাম আৰু পুডুচেৰীৰ মুখ্য নিৰ্বাচনী বিষয়াসহ মুঠ 282 গৰাকী পৰ্যবেক্ষকে ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে বৈঠকত অংশগ্ৰহণ কৰে। বৈঠকত আয়োগে পৰ্যবেক্ষকসকলক উৎসৱমুখৰ পৰিৱেশত ভয়, হিংসা আৰু প্ৰলোভনমুক্ত নিকা নিৰ্বাচন অনুষ্ঠিত হোৱাটো সুনিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে। আয়োগে আদৰ্শ নিৰ্বাচনী আচৰণ বিধি কঠোৰভাৱে পালন কৰা আৰু এই বিধি উলংঘাৰ অভিযোগৰ ক্ষেত্ৰত দ্ৰুত ব্যৱস্থা গ্ৰহণত গুৰুত্ব আৰোপ কৰে। ছত্তীশগড়ত অনুষ্ঠিত খেলো ইণ্ডিয়া জনজাতীয় ক্ৰীড়া মহোৎসৱত অসমে আৰু এটা পদক লাভ কৰিছে। এথলেটিকছৰ মহিলাৰ হাইজাম্প শাখাত আজি কহিমা বসুমতাৰীয়ে 1.45 মিটাৰ জঁপিয়াই ৰূপৰ পদক অৰ্জন কৰে। গোগামুখ আৰু বিহালীত জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্বাচনী প্ৰচাৰ। বিৰোধী মিত্ৰজোঁটৰ হৈ নাজিৰা খোৱাং আৰু টিংখাঙত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ প্ৰচাৰ। ছিংগাপুৰৰ কৰোনাছ আদালতৰ ৰায়ে জুবিন গাৰ্গৰ মৃত্যুগোচৰৰ বিচাৰ প্ৰক্ৰিয়াত কোনো প্ৰভাৱ নেপেলায় বুলি মহাধিবক্তা দেৱজিৎ শইকীয়াৰ প্ৰকাশ। আৰু খেলো ইণ্ডিয়া জনজাতীয় ক্ৰীড়া মহোৎসৱৰ হাইজাম্পত কহিমা বসুমতাৰীৰ ৰূপৰ পদক অৰ্জন। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 শুনিবলৈ পাব।